যাত্ৰা পুস্তক 34 অধ্যায় পুনৰ নিয়ম স্থাপন কৰা। জিহুৱাই মুচিক ক'লে, তুমি প্ৰথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল সেই সকলো কথা মই পুনৰ এই দুখন ফলিত লিখিম। তুমি ৰাতিপুৱাতে যুগুত হৈ চিনয় পৰ্বতলৈ উঠি আহিবা, পৰ্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ'বা। আন কোনো লোক তোমাৰ লগত নাহিব, আৰু গোটেই পৰ্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ ছাগৰ জাকবোৰো যেন পৰ্বতৰ আগত চৰি নাথাকে। সেয়ে মুচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি জিহুৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চিনয় পৰ্বতলৈ গ'ল। জিহুৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ'ল। জিহুৱা মেঘৰ মাজত নামি আহিল আৰু মুচিৰ সৈতে সেই ঠাইত থিয় হ'ল। তেওঁ জিহুৱা নাম উচ্চাৰণ কৰিলে। জিহুৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, জিহুৱা, জিহুৱাৰ কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰুদ্ধ ধীৰ, দয়া আৰু সত্যতাত মহান, হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোতা, অপৰাধ আজ্ঞা লংঘন আৰু পাপ ক্ষমা কৰোতা, তথাপি তেওঁ নিশ্চয় দুখীক নিদোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা। তেতিয়া মুচিয়ে বেগাই মাটিলৈ মূৰ দুৱাই প্ৰণিপাত কৰিলে। তাৰ পাছত মুচিয়ে ক'লে, হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছো তেনেহ'লে বিনয় কৰিছো, আমাৰ লগত যাওক, কিয়নো এই লোক থৰ ডিঙীয়া লোক আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক। জিহুৱাই ক'লে, চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা তেওঁলোক সকলোৰে জিহুৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম সেয়ে ভয়ংকৰ হ'ব। মই তোমাক যি আজ্ঞা দিছো আজি তাক পালন কৰা। মই ইমূৰীয়া, কনানিয়া, হিত্তিয়া, পৰজিয়া, হিব্বিয়া আৰু জিবুচিয়াসকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম। সাৱধান, তোমালোক যি দেশলৈ গৈ আছা সেই দেশত নিৰ্বাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা তেনেহ'লে সেয়ে তোমাৰ মাজত ফাণ্ডস্বৰূপ হ'ব। তাৰ পৰিৱৰ্তে তোমালোক তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙিব লাগিব, তেওঁলোকৰ স্তম্ভবোৰ গুৰি কৰিবা আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা। তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা, কাৰণ মই জিহুৱা, যাৰ নাম ইক্ষাম্বিত, তেওঁ নিজ মৰ্যাদা ৰখাত ইক্ষাম্বিক ঈশ্বৰ। তুমি সেই দেশ নিবাসীসকলৰ সৈতে কোনো চুক্তি নকৰিবা, কাৰণ তেওঁলোকে বিবিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্ৰণ কৰিব। সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা তেনেহ'লে সেই ছোৱালীয়ে তোমালোকৰ পুত্ৰক তেওঁলোকৰ দেৱতাৰ অনুগ্ৰামী কৰাব আৰু বিবিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগ্ৰামী হৈ বিবিচাৰ কৰিব। তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা। তোমালোকে খমিৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবিব মাহৰ নিৰূপিত কালত 7 দিন ধৰি খমিৰ নিদিয়া পিঠা খাবা, কিয়নো সেই আবিব মাহতেই তুমি মিছৰ দেশৰ পৰা ওলাই আহিলা। প্ৰথমে জন্ম হোৱা সকলো মূৰ, এনেকি গৰু মেৰ ছাগ, সকলো পশুজাকৰ মাজতো সকলো প্ৰথমে জগা মতা পশু মোৰ। তোমালোকে প্ৰথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ চাক দিব লাগিব, কিন্তু যদি কিনি ল'ব নোখোজা তেনেহ'লে তোমালোকে গাধৰটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল'ব লাগিব। কোনো এজনো সুদা হাতে মোৰ আগত উপস্থিত নহবা। তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা। তোমালোক সপ্তাহৰ পৰ্ব পালন কৰিবা। ঘেঁহু কটা প্ৰথম ফল এই পৰ্বৰ ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱা পৰ্ব পালন কৰিবা। বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইজৰাইলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হবা। মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ'ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে। তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমি নিদিবা। নিষ্ঠাৰ পৰ্ব উৎসৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা। তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ জিহুৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালীক তাৰ মাকৰ গাখীৰ দি নিহি যাবা। তাৰ পাছত জিহুৱাই মুচিক ক'লে, তোমাক মই যি সকলো কথা ক'লো সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইজৰাইলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ। মুচি সেই ঠাইত জিহুৱাৰ সৈতে চল্লিছ দিন চল্লিছ ৰাতি বাস কৰিছিল। মুচিয়ে চল্লিছ দিন একো ভোজন পান কৰা নাছিল, আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য দ আজ্ঞা লিখিছিল। মুচি যেতিয়া সেই দুখন ফলি লৈ চিনয় পৰ্বতৰ পৰা নামি আহিল, তেতিয়া জিহুৱাৰ লগত কথা পতাৰ পাছত তেওঁ চেহেৰা যে উজ্জ্বল হৈ আছিল সেই কথা মুচিয়ে নিজে জনা নাছিল। হাৰুণ আৰু ইজৰাইলৰ সকলো লোকে মুচিৰ চেহেৰা উজ্জ্বল দেখি তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে, কিন্তু মুচিয়ে তেওঁলোকক মাতিলে। তেতিয়া হাৰুণ আৰু সমাজৰ মুখ্য লোকসকল তেওঁৰ ওচৰলৈ উভতি আহিল। তেতিয়া মুচিয়ে তেওঁলোকৰ লগত কথা পাতিলে। তাৰ পাছত ইজৰাইলৰ লোকসকল মুচিৰ ওচৰৰ চাপিলে, তেওঁ চিনৰ পৰ্বতত জিহুৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক'লে। মুচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মুচিয়ে নিজৰ চেহেৰা উৰণি লৈ ঢাকি ল'লে। মুচিয়ে যেতিয়াই জিহুৱাৰ লগত কথা পাতিবলৈ তেওঁ সন্মুখলৈ গৈছিল, তেতিয়া সেই উৰণি গুচাইছিল, কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ উৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইজৰাইলৰ লোকসকলক কৈছিল। তেতিয়া ইজৰাইলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মুচিয়ে জিহুৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে নিজৰ চেহেৰা উৰণিৰে ঢাকি লৈছিল।